আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ এদিন বাকী থকা অৱস্থাত শাসক বিৰোধী উভয় পক্ষৰ প্ৰচাৰে ব্যাপক ৰূপ লৈছে। নিৰ্বাচনী প্ৰচাৰৰ বাবে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি অসমলৈ আহিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি হোজাই, ভৱানীপুৰ, হৰভোগ আৰু ডিব্ৰুগড়ত নিৰ্বাচনী প্ৰচাৰ চলাব। দলৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও আজি আৰু কাইলৈ বৰাক উপত্যকাত নিৰ্বাচনী প্ৰচাৰ চলাব। কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আজি বৰাকৰ দুখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ ল'ব। কাইলৈ তেওঁ এখন সংবাদমেলত ভাগ ল'ব। কংগ্ৰেছ দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও আজি ৰাজ্যখনত প্ৰচাৰ চলোৱাৰ কথা। জ্যেষ্ঠ বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বৰচলা, বিশ্বনাথ, কলিয়াবৰ, বৰহমপুৰ, তেজপুৰ আৰু বিহালী সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। বি পি এফৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে বাক্সা সমষ্টিৰ এন ডি এ সমৰ্থিত প্ৰাৰ্থী মনেশ্বৰ ব্ৰহ্মৰ হৈ প্ৰচাৰ চলায়। একেদৰে ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োই চিৰাঙত দলীয় প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰী আৰু কমল সিং নাৰ্জাৰীৰ সমৰ্থনত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। বাক্সা জিলাৰ মানাহ বিধানসভা সমষ্টিৰ আমৰাতাৰীত জি এছ পি প্ৰাৰ্থী নৱকুমাৰ শৰণীয়াই নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভোটদাতাক আশ্বস্ত কৰা তথা যিকোনো ধৰণৰ নিৰ্বাচনী হিংসা প্ৰতিহত কৰাৰ উদ্দেশ্যে আজি ৰাজ্যৰ বিভিন্ন সমষ্টিত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে ফ্লেগ মাৰ্চ কৰিব। কিছুদিন পূৰ্বে শোণিতপুৰ জিলাৰ নদুৱাৰ সমষ্টিত হোৱা নিৰ্বাচনী হিংসা, জালুকবাৰী সমষ্টিত বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ মাজত হোৱা হতাহতিৰ লগতে ডিমৌ, জোনাই আদিত হোৱা বিভিন্ন হিংসাত্মক ঘটনা সন্দৰ্ভত কমেও 10টা গোচৰ ৰুজু কৰা হৈছে। আৰক্ষী মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিঙে কয় যে নিৰ্বাচন আয়োগ আৰু প্ৰশাসনে ৰাজ্যখনৰ সংবেদনশীল আৰু স্পৰ্শকাতৰ সমষ্টিসমূহ চিনাক্ত কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত আৰক্ষী প্ৰশাসনে এই অঞ্চলসমূহত আইন শৃংখলা সুনিশ্চিত কৰাৰ সিদ্ধান্ত লৈছে। ইতিমধ্যে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ 600টা অতিৰিক্ত কোম্পানী ৰাজ্যত উপস্থিত হৈছে। পূৰ্বৰ 200 কোম্পানীৰ লগতে এই 600 কোম্পানীকো ইতিমধ্যে অসম আৰক্ষীৰ সৈতে নিৰ্বাচনী কৰ্তব্যত নিয়োগ কৰা হৈছে। ৰাজ্যৰ মুখ্য সচিবে ইতিমধ্যে চি আৰ পি এফ, বি এছ এফ, আই এছ এফ আদিৰ সঞ্চালক প্ৰধানসকলৰ সৈতে পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিছে। নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ মনত যাতে কোনো শংকাৰ সৃষ্টি নহয় তাক নিশ্চিত কৰা আৰু নিৰাপত্তা সন্দৰ্ভত ৰাইজক আশ্বস্ত কৰা অভিযানৰ অংশ হিচাপে আজি অৰ্ধসামৰিক বাহিনীৰ লোকসকলে সংশ্লিষ্ট স্থানসমূহত ফ্লেগ মাৰ্চ কৰিব। নিৰ্বাচন আয়োগে ৰাজ্যত নগদ ধনকে ধৰি 97 কোটি টকাৰ ধন সামগ্ৰী জব্দ কৰিছে। ৰাজ্যৰ যুটীয়া মুখ্য নিৰ্বাচনী বিষয়াই এই কথা সদৰি কৰি কয় যে যোৱা 26 ফেব্ৰুৱাৰীৰ পৰা কালি পৰ্যন্ত নিৰ্বাচন আয়োগে 4 কোটি নগদ ধন, 20 কোটি মূল্যৰ সুৰা, 56 কোটি মূল্যৰ নিচাযুক্ত সামগ্ৰী, 4 কোটি টকা মূল্যৰ ধাতু আৰু 13 কোটি টকা মূল্যৰ অন্যান্য উপহাৰ সামগ্ৰী জব্দ কৰিছে। অসমৰ যুটীয়া মুখ্য নিৰ্বাচন বিষয়াই আৰু জনোৱা মতে নিৰ্বাচন হ'বলগীয়া দেশৰ কেইবাখনো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ লগতে অসমতো নিয়োগ কৰা ফ্লাইং স্কোৱাড আৰু ষ্টেটিক ছাৰ্ভিলেন্স টীমে আকস্মিক তালাচী অভিযান চলাই এই বৃহৎ পৰিমাণৰ ধন সামগ্ৰী জব্দ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া খন্তেক বাণিজ্যিক বিৰতি।
9 এপ্ৰিল বন্ধ বুলি ভাবিছে, আহা ভুল কৰিছে। বন্ধ হয় কিন্তু ফুৰিবলৈ যাবলৈ নহয় দেই, আপোনাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ। নমস্কাৰ, মই আৰ জে যুগান্তৰ আপোনাৰ সৈতে আছো মহাবাহু এফএমত। 9 তাৰিখে যদি ফুৰাৰ প্লেন আছিল কেনচেল কৰক আৰু আপোনাৰ নিজৰ ভোট কেন্দ্ৰত গৈ ভোটদান কৰক, কাৰণ আপুনি জানেই গণতন্ত্ৰত ৰাইজেই ৰজা, আপোনাৰ বাবে দেশ আগুৱাব। গতিকে অংশীদাৰ হওক আৰু আপোনাৰ আটাইতকৈ শক্তিশালী অধিকাৰ সাব্যস্ত কৰি ভোটদান কৰক।
চৰকাৰে 5 কিলোগ্ৰাম ওজনৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বিক্ৰী বৃদ্ধি কৰিছে। সকলো ৰন্ধন গেছৰ বিতৰকৰ ওচৰত মজুত থকা এনে চিলিণ্ডাৰ বৈধ পৰিচয় পত্ৰই দেখুৱাই ল'ব পাৰি। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে জনোৱা মতে চৰকাৰে চাহিদা অনুসৰি যোগান বৃদ্ধি কৰাৰ পাছত যোৱা 23 মাৰ্চৰ পৰা 6,60,000টা 5 কিলোগ্ৰাম ওজনৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিক্ৰী হৈছে। ৰাজ সাহায্যযুক্ত 14.2 কিলোগ্ৰাম ওজনৰ ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বিপৰীতে 5 কিলোগ্ৰাম ওজনৰ চিলিণ্ডাৰ বজাৰ মূল্যত লাভ কৰিব পাৰি আৰু নিকটৱৰ্তী বিতৰকৰ পৰা এনে চিলিণ্ডাৰ ক্ৰয় কৰাৰ বাবে কোনো ধৰণৰ ঠিকনাৰ প্ৰমাণ পত্ৰ নালাগে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে কৈছে যে দেশত বৰ্তমান পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ নাটনি হোৱা নাই আৰু জনসাধাৰণে ভীতিগ্ৰস্ত হৈ অযথা ইন্ধন ক্ৰয় কৰাৰ প্ৰয়োজন নাই। মন্ত্ৰালয়ে লগতে জনসাধাৰণক ৰন্ধন গেছ বুকিঙৰ বাবে অপ্ৰয়োজনীয়ভাৱে বিতৰকৰ ওচৰলৈ যোৱাৰ পৰিৱৰ্তে ডিজিটেল ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিবলৈ পৰামৰ্শ দিছে।